এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ বাবে 17,50,00,00 ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যসভাত 2026-2027 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হয়। প্ৰতিৰক্ষা খণ্ডৰ বাবে বাজেটত আবণ্টন বৃদ্ধিয়ে সশস্ত্ৰ বাহিনীৰ যুদ্ধ প্ৰস্তুতি শক্তিশালী কৰাৰ লগতে আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি প্ৰতিৰক্ষা সেৱাৰ বিত্তীয় উপদেষ্টাই মত প্ৰকাশ কৰিছে। আৰু এছিয়ান ৰাইফল চেম্পিয়নশ্বিপৰ মহিলাৰ 25 মিটাৰ ৰাইফলৰ দলীয় শাখাত ভাৰতৰ ঈশা সিং, মনু ভাকেৰ আৰু ৰিদম চাংৱানে স্বৰ্ণ পদক লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ বাবে 17,50,00,00 ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজৰ বিষয়ে ঘোষণা কৰিছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ সৈতে নতুন দিল্লীত হোৱা বৈঠকৰ অন্তত এখন যুটীয়া সংবাদমেল সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে এই পেকেজে সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা, স্বাস্থ্য, বৃত্তিমূলক প্ৰশিক্ষণ আদি বিভিন্ন ক্ষেত্ৰত দেশখনক সমৰ্থন আগবঢ়াব। ভাৰত আৰু ছিচিলিৰ মাজত বতৰ, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি, সুপ্ৰশাসন, স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত 7খন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। এই চুক্তিসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু ছিচিলিৰ বতৰ বিজ্ঞান কৰ্তৃপক্ষৰ মাজৰ প্ৰযুক্তিগত আৰু বৈজ্ঞানিক সহযোগিতাকো সামৰি লৈছে। এই উপলক্ষে দিয়া ভাষণত ভাৰত আৰু ছিচিলি কেৱল ভৌগোলিকভাৱেই নহয় বৰং বিশ্বাস, ইতিহাস আৰু ভৱিষ্যতৰ বাবে সমদৃষ্টিভংগীৰ জৰিয়তেও সংযোজিত হৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সামুদ্ৰিক প্ৰতিবেশী আৰু বিশ্বাসযোগ্য সহযোগী হিচাপে ছিচিলিয়ে ভাৰতৰ মহাসাগৰ দৃষ্টিভংগীত এক বিশেষ স্থান দখল কৰি আহিছে। প্ৰধানমন্ত্ৰী ছিচিলিৰ অসামৰিক সেৱাৰ লোকসকলক ভাৰতত প্ৰশিক্ষণ দিয়াৰ বাবে উভয় ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি সন্দৰ্ভতো আনন্দ প্ৰকাশ কৰে। তেওঁ স্বাস্থ্য খণ্ডত ভাৰত সদায় ছিচিলিৰ বাবে বিশ্বাসযোগ্য আৰু প্ৰকৃত সহযোগী হৈ থকাৰ বিষয়েও আলোকপাত কৰে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিয়ে তেওঁৰ ভ্ৰমণে দেশ দুখনৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ কথাই প্ৰতিফলিত কৰে বুলিও মন্তব্য কৰে। অহা 5 বছৰত উভয় ৰাষ্ট্ৰই সহযোগিতাৰ ক্ষেত্ৰত সমদৃষ্টিভংগীৰে আগবঢ়াৰ বাবে আগ্ৰহী বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে। ৰাজ্যসভাত 2026-2027 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হয়। কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে আলোচনা আৰম্ভ কৰি ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে 2023-24 বৰ্ষত বিকাশৰ ন্যূনতম হাৰ আছিল 12% আৰু এই হাৰ 2024-25 বৰ্ষত 9.88% তথা 2025-26 বৰ্ষত 8% পুনৰ হ্ৰাস পায়। তেওঁ কয় যে 2025-26 বিত্তীয় বৰ্ষত ৰাজকোষীয় ঘাটি আছিল 4.4% আৰু অহা বছৰত এই ঘাটিৰ পৰিমাণ হ'ব 4.3%। চলিত বিত্তীয় বৰ্ষত ৰাজহ ঘাটি 1.5% আৰু অহা বছৰো ইয়াৰ পৰিমাণ একে থকাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে কয়। শ্ৰী চিদাম্বৰমে ৰাজহ ঘাটি দূৰ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজোৰে মত প্ৰকাশ কৰে। নিবনুৱা সমস্যা সম্পৰ্কে শ্ৰী চিদাম্বৰমে কয় যে 140 কোটি জনসাধাৰণৰ এখন দেশত কেৱল 195 লাখ লোকেহে কাৰখানাত কৰ্মৰত হৈ আছে আৰু বিগত কেইবাবছৰ ধৰি এই ক্ষেত্ৰৰ উৎপাদন 16% স্থবিৰ হৈ ৰৈছে। বিভিন্ন আঁচনিৰ বিষয়ে ঘোষণা কৰা হৈছে যদিও ইয়াৰ বাবে আবণ্টন কমকৈ কৰা হৈছে বা পাছত এই বিষয়ে কোনো ঘোষণা কৰা হোৱা নাই বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে কয়। বিজ্ঞান, সমাজ কল্যাণ আৰু নগৰীয়া খণ্ডৰ বাবে বাজেটত কমকৈ ধন আবণ্টন কৰা হৈছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। বিজেপিৰ সাংসদ অৰুণ সিঙে বাজেটৰ পৰিমাণ 3 গুণ বৃদ্ধি কৰি 53 লাখ কোটি টকা কৰা হৈছে বুলিও উল্লেখ কৰে। ইউ পি এৰ শাসনকালত এই পৰিমাণ কেৱল 16 লাখ কোটি টকাহে আছিল বুলিও তেওঁ লগতে কয়। শ্ৰীসিঙে কয় যে দৰিদ্ৰ পৰিয়ালৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে বাজেটত অধিক ধনৰ আবণ্টন কৰা হৈছে। তেওঁ প্ৰধানমন্ত্ৰীয়ে 4 লাখ কোটিতকৈও অধিক ধন কৃষকলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰাৰ কথা নিশ্চিত কৰা বুলিও কয়। শস্য আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধি পোৱা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। যোৱা বছৰ এম জি এনৰেগাৰ তুলনাত বিকশিত ভাৰত জি ৰাম জি আঁচনিৰ বাবে বাজেটত 22% অধিক ধনৰ আবণ্টন কৰা হৈছে বুলিও শ্ৰীসিঙে সদনত প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱে বাজেটত বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে আবণ্টন কৰা ধনৰ পৰিমাণ হ্ৰাস কৰা বুলি অভিযোগ উত্থাপন কৰে। লোকপিয়ল অনুষ্ঠিত কৰাত বিলম্ব কৰাৰ বাবে চৰকাৰক সমালোচনা কৰে। ডি এম কেৰ পি ইউলছনে বাজেটত কৃষক, শ্ৰমিক আৰু উদ্যোগীসকলৰ বাবে কোনোধৰণৰ ব্যৱস্থা নাই বুলিও অভিযোগ তোলে। ভাৰতৰ ঋণৰ পৰিমাণ 215 ট্ৰিলিয়নলৈ বৃদ্ধি পোৱা বিষয়টো তেওঁ উদ্বেগ প্ৰকাশ কৰি ইয়াক মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 56% অধিক বুলি মত প্ৰকাশ কৰে। বাজেট সন্দৰ্ভত সদনত আলোচনা এতিয়াও অব্যাহত আছে। প্ৰতিৰক্ষা খণ্ডৰ বাবে বাজেটত আবণ্টন বৃদ্ধিয়ে সশস্ত্ৰ বাহিনীৰ যুদ্ধ প্ৰস্তুতি শক্তিশালী কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, কৌশলগত স্বায়ত্ত শাসন বৃদ্ধি কৰিব আৰু যোগান শৃংখলাৰ উন্নতি সাধন কৰিব বুলি প্ৰতিৰক্ষা সেৱাৰ বিত্তীয় উপদেষ্টা ৰাজকুমাৰ আৰোৰাই আজি প্ৰকাশ কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত শ্ৰীআৰোৰাই কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত বাজেট আবণ্টনে সামৰ্থ্য বৃদ্ধি, সমৰ্থন গতিশীলতা বৃদ্ধি কৰিব। ইয়াৰ উপৰিও আবণ্টন বৃদ্ধিয়ে অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদৰ উপলব্ধতাও সহজ কৰি তুলিব। 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰতিৰক্ষা খণ্ডৰ বাবে 7,85,000 কোটি টকা আবণ্টন দিয়া হৈছে। তেওঁ কয় যে এই আবণ্টন যোৱা বছৰৰ আবণ্টনৰ 16% অধিক। বৰ্তমানৰ ৰাজনৈতিক অৱস্থাত আত্মনিৰ্ভৰতা এতিয়া কোনো বিকল্পই নহয়, বৰঞ্চ আৱশ্যকীয়। অপাৰেচন সিন্দুৰৰ পাছত এয়া প্ৰথম বাজেট বুলি শ্ৰীআৰোৰাই গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ পাছত চৰকাৰে দ্ৰুতগতিত অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিছে। মূলধনৰ ক্ষেত্ৰত 35,000 কোটি টকাতকৈ অধিক ধন এনে ক্ৰয়ৰ বাবে আবণ্টন দিয়া হৈছে আৰু ৰাজহ প্ৰকল্প 17,000 কোটিতকৈও অধিক ধনত অনুমোদন দিয়া হৈছে। ইয়াৰ ফলত সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য বৃদ্ধি পাইছে।
নিবনুৱা আঁচনি 2026ৰ অধীনত নিবনুৱা যুৱক যুৱতীক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে ভুৱা বুলি প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এই দাবী ভুৱা বুলি আৰু কেন্দ্ৰীয় চৰকাৰে এনে কোনো আঁচনি ঘোষণা নাই কৰা বুলি জানিবলৈ দিয়ে। কোনো অজ্ঞাত লিংক বা ৱেবছাইটত ব্যক্তিগত তথ্য নিদিবলৈ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই সকলোকে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চাৰ দ্বিতীয় খণ্ডত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীমোদীয়ে ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ আৰু উদ্বিগ্নতাৰ পৰা আঁতৰত থাকি পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ আহান জনায়। এই মত বিনিময় কালত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক সৰু সৰু ষ্টাৰ্টআপৰ জৰিয়তে উদ্যমশীলতাৰ যাত্ৰা আৰম্ভ কৰিবলৈ আহান জনায়। তেওঁ কয় যে ক্ষুদ্ৰ আৰম্ভণিৰ পৰাই মহৎ ধাৰণা গঢ় লৈ উঠে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্যোগীসকলক সাক্ষাৎ কৰি তেওঁলোকে কেনেদৰে কাম কাজ কৰে সেই বিষয়ে বাস্তৱসন্মত জ্ঞান আহৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে পাঠ্যপুথিৰ বাহিৰৰ বাস্তৱিক পৃথিৱীখনৰ বিষয়ে অভিজ্ঞতা অৰ্জন কৰিবলৈ পৰামৰ্শ দিয়ে। নতুন দিল্লীত আজি অনুষ্ঠিত এছিয়ান ৰাইফল চেম্পিয়নশ্বিপত মহিলাৰ 25 মিটাৰ ৰাইফলৰ দলীয় শাখাত ভাৰতৰ ঈশা সিং, মনু ভাকেৰ আৰু ৰিদম চাংৱানে স্বৰ্ণ পদক লাভ কৰিছে। ভাৰতীয় দলটোৱে মুঠ 1,751 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে। চীনা টাইপে 1,735 পইণ্টেৰে ৰূপৰ পদক দখল কৰাৰ বিপৰীতে ভিয়েটনামে 1,729 পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে মহিলাৰ 25 মিটাৰ ৰাইফলৰ ব্যক্তিগত শাখাত মনু ভাকেৰে ভিয়েটনামৰ থুই ট্ৰাংগুৱেনৰ বিৰুদ্ধে জয়ী হৈ ৰূপৰ পদক অৰ্জন কৰে। ঈশা সিঙেও ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰে। পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি কানাডাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি এই বাতৰি যুগুতোৱাৰ পৰলৈকে 2 অভাৰ 1 বলত 1 উইকেট নেহেৰুৱাই 20 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত আজি জিম্বাবৱে ওমানক 8 উইকেটত পৰাস্ত কৰে। কলম্বোৰ সিংহালী স্পৰ্টছ ক্লাবত অনুষ্ঠিত খেলখনত 104 ৰাণৰ বিজয় লক্ষ্যৰে খেলি জিম্বাবৱে 13 অভাৰ 3 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি ওমানে 19 অভাৰ 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 103 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে ইটালীক 73 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 208 ৰাণৰ লক্ষ্যৰে খেলি ইটালী 16 অভাৰ 4 বলত আটাইকেইটা উইকেট হেৰুৱাই 134 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ বাবে 17,50,00,000 ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যসভাত 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হয়। আৰু এছিয়ান ৰাইফল চেম্পিয়নশ্বিপৰ মহিলাৰ 25 মিটাৰ ৰাইফলৰ দলীয় শাখাত ভাৰতৰ ঈশা সিং, মনু ভাকেৰ আৰু ৰিদম চাংৱানে স্বৰ্ণ পদক লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।